এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে শিলচৰৰ অম্বিকাপুৰত 3টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত 22,864 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শিলচৰ হাইস্পীড কৰিডৰ, প্ৰায় 565 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শিলচৰ টাউন উৰণ সেতু আৰু 122 কোটি টকা ব্যয় সাপেক্ষে পাথাৰকান্দি কৃষি মহাবিদ্যালয় আছে। প্ৰধানমন্ত্ৰীৰ শিলচৰ ভ্ৰমণকালতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰাকৰ শ্ৰীকোণাত নিৰ্মাণ কৰা মিনি সচিবালয় আৰু দাৰগাকোণাৰ মিঠাপানীত অসম চৰকাৰৰ নগৰ আৰু গৃহ নিৰ্মাণ বিভাগৰ সন্মিলন কেন্দ্ৰ উদ্বোধন কৰিব। ইয়াৰ পূৰ্বে কালি প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে কোকৰাঝাৰৰ 4,570 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে তেওঁৰ ভাষণত কয় যে এই প্ৰকল্পসমূহৰ জৰিয়তে বিটিচিৰ জনসাধাৰণে বিভিন্ন সুবিধা লাভ কৰাৰ উপৰি এই খণ্ডৰ পৰ্যটন আৰু বাণিজ্যৰ বিকাশ হ'ব। তদুপৰি উন্নত যোগাযোগ ব্যৱস্থাৰ ফলত কৃষকসকলৰ উৎপাদিত সামগ্ৰীসমূহে বৃহৎ বজাৰ লাভত সহায়ক হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত নিমাতীঘাট আৰু বিশ্বনাথ ঘাটত আধুনিক জাহাজ টাৰ্মিনেল নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি কয় যে চৰকাৰে অসমৰ পৰ্যটন খণ্ডক কেৱল দৰ্শনৰ স্থান হিচাপে গঢ়ি তোলাই নহয় বৰঞ্চ নিয়োগ আৰু বিকাশৰ পথ হিচাপেও বিবেচনা কৰিছে। তেওঁ এয়া কেৱল এটা আন্তঃগাঁথনি প্ৰকল্পই নহয় বৰং অসমৰ পৰ্যটন আৰু স্থানীয় অৰ্থব্যৱস্থাক নতুন গতি প্ৰদানৰ পদক্ষেপ বুলি মন্তব্য কৰে। মৰিগাঁও জিলাত ৰন্ধন গেছৰ কোনোধৰণৰ নাটনি হোৱা নাই বুলি জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত জিলা আয়ুক্তগৰাকীয়ে ৰন্ধন গেছৰ নাটনি হোৱা বুলি সামাজিক মাধ্যমত বিয়পি পৰা উৰা বাতৰিত ভুল নাযাবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। গেছ এজেন্সীসমূহে যাতে কৃত্ৰিম নাটনি সৃষ্টি কৰি মূল্য বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে সচেতন হৈ থাকিবলৈ জিলা আয়ুক্তগৰাকীয়ে সকলোৰে প্ৰতি আহান জনায়। ইয়াৰ লগতে বাণিজ্যিক প্ৰতিষ্ঠানত যাতে ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰ কৰা নহয় তাৰ প্ৰতিও চোকা দৃষ্টি ৰাখিবলৈ যোগান বিভাগক নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
মৰিগাঁও জিলাত ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ নাটনি হোৱা বুলি এটা উৰা বাতৰি প্ৰচাৰ হৈ আছে। সেই সম্পূৰ্ণ ভিত্তিহীন। মৰিগাঁও জিলাত বৰ্তমান ঘৰুৱা ৰন্ধন গেছৰ কোনো ধৰণৰ নাটনি হোৱা নাই। চৰকাৰী তথ্যমতে মৰিগাঁও জিলাত পৰ্যাপ্ত পৰিমাণৰ ঘৰুৱা ৰন্ধন গেছ মজুত আছে। ৰাইজ কোনো ধৰণৰ অপপ্ৰচাৰ বা উৰা বাতৰি ভুল নাযাব আৰু এনেকুৱা ধৰণৰ কোনো বাৰ্তা ছচিয়েল মিডিয়া যোগে আনলৈ প্ৰেৰণ নকৰিব। ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জৰিয়তে গোটেই ব্যৱস্থাটো নিৰন্তৰ নিৰীক্ষণ কৰি আছে। সেই শংকাৰ কোনো কাৰণ নাই। আপোনালোক আতংকিত নহব। কোনো গেছ এজেন্সী বা ব্যক্তিয়ে যদি কৃত্ৰিম নাটনিৰ সৃষ্টি কৰে বা কলা বজাৰত জড়িত বুলি প্ৰমাণ পোৱা যায় তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
অসমৰ বিভিন্ন জিলাৰ ৰেডিঅ' প্ৰেমী শ্ৰোতাসকলক লৈ গঠিত সংযুক্ত অনাতাঁৰ শ্ৰোতা সংঘ অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কাইলৈ ধেমাজিত উদযাপন কৰা হ'ব। ধেমাজিৰ মাছখোৱাৰ বৰপাক মধ্য ইংৰাজী বিদ্যালয় চৌহদত আয়োজন কৰা দিনজোৰা কাৰ্যসূচীত আকাশবাণীৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত দুপৰীয়া জীৱনৰ বিভিন্ন স্তৰত আকাশবাণীৰ বিভিন্ন অনুষ্ঠানৰ গুৰুত্ব শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান বিভাগৰ সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰক অনুপ্ৰেৰণা বঁটা, অনুষ্ঠান কাৰ্যবাহী বিষয়া ঋতুপৰ্ণ দাসক নাট্য প্ৰভাকৰ বঁটা, বিনীতা ডেকাক শ্ৰেষ্ঠ ঘোষিকা বঁটা, বাতৰি পৰিৱেশিকা জেণ্টিৰাণী ডেকা আৰু পৰিস্মিতা দিহিঙক শ্ৰেষ্ঠ বাতৰি পৰিৱেশিকা বঁটা প্ৰদান কৰা হ'ব। ডিব্ৰুগড় কেন্দ্ৰৰ বিন্দু ৰাজখোৱা, গোপা হাজৰিকা, যোৰহাট কেন্দ্ৰৰ গায়ত্ৰী দেৱী, মৃণালী দত্ত শইকীয়া, পূৰৱী ভট্টাচাৰ্য আৰু তেজপুৰ কেন্দ্ৰৰ ত্ৰৈলোক্য বৰা, ৰূপালী বৰাক জনপ্ৰিয় ঘোষক ঘোষিকা বঁটা আগবঢ়োৱা হ'ব। এই একেটা অনুষ্ঠানতে আকাশবাণী গুৱাহাটীৰ টিয়কৰ কণ্ঠশিল্পী ৰুণু বৰগোহাঁইক সংগীত শিল্পী বঁটা, জাজিৰ সাংবাদিক দিগন্ত শৰ্মাক যুৱ সাংবাদিকতা বঁটা আৰু জাজিৰ প্ৰণৱ কুমাৰ দত্তক শ্ৰেষ্ঠ অনুৰাগী বঁটা, টিয়ক জগদুগাৰ মানসজ্যোতি কাকতি আৰু মানসজ্যোতি কটকী আৰু ধেমাজি মাছখোৱাৰ অনুপমা শইকীয়াক শ্ৰোতা অনুৰাগী বঁটা প্ৰদান কৰা হ'ব। মাছখোৱাৰ সংবাদদাতা বীৰেণ কোঁৱৰ আৰু মিণ্টু শইকীয়া, শিৱসাগৰ চাৰিঙৰ পদ্মলোচন খনিকৰ, গৌৰীসাগৰৰ সংবাদদাতা মৃগাংক হাজৰিকাক উৎকৃষ্ট সাংবাদিকতা বঁটা প্ৰদান কৰা হ'ব। তদুপৰি আকাশবাণী ডিব্ৰুগড়ৰ তৌফিকা উল্লাহ আৰু ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী জিন্তু চেতিয়াক প্ৰযোজক বঁটা প্ৰদান কৰিব বুলি সংস্থাটোৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।